আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 20খন বিচনাযুক্ত এটা নতুন ICU প্ৰকল্প মুকলি, ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন, নামঘৰ আৰু সত্ৰসমূহত শৰাই বন্তি আগবঢ়াই ভক্তৰ প্ৰাৰ্থনা, নেপালত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ, নিহত প্ৰতিজন ভাৰতীয় লোকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ 6টা গুৰুত্বপূৰ্ণ ভৱনে নেট জিৰ' এনাৰ্জী বিল্ডিং হিচাপে উল্লেখযোগ্য সফলতা অৰ্জন আৰু বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাত আজি বৰপেটা জিলা দলৰ চূড়ান্ত বিজয়ী সন্মান অৰ্জন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3দিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ শেষৰ দিনা আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে 20খন বিচনাযুক্ত এটা নতুন ICU প্ৰকল্প মুকলি কৰে। চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন ICU প্ৰকল্পটো মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা 535খন বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। নতুনকৈ নিৰ্মাণ কৰা এই ভৱনটো অহা বছৰ নৱেম্বৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হলে মহাবিদ্যালয়খনৰ বিচনাৰ সংখ্যা বৰ্তমানৰ 1350খনৰ পৰা 1885লৈ বৃদ্ধি পাব। এই নতুন ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতে পুনৰ 1000খন বিচনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এটা মাষ্টাৰ প্লেন গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কাছাৰ কেন্সাৰ হাস্পতাললৈ মেচিন ক্ৰয়ৰ বাবে 12 কোটি টকা আগবঢ়ায়। ইফালে হাইলাকান্দি জিলাত এখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শিলচৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সমাগত দুৰ্গা পূজাৰ আগত যাতায়াত সেৱা উন্নত কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ হাতত লৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অনুসৰি শিলচৰ চহৰৰ 13টা ৰাস্তা পুনৰ নিৰ্মাণৰ বাবে 14 কোটি টকা অনুমোদন জনোৱা হৈছে। ইপিনে শিলচৰ চহৰত এখন 200 লপীয়া উৰণ সেতুৰ লগতে 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ওখ ৰাস্তা নিৰ্মাণ কৰিবৰ বাবে 1200 কোটি টকাৰ এটা প্ৰকল্প গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পটোৰ কাম 2টা পৰ্যায়ত সম্পন্ন কৰা হ'ব। লগতে অঞ্চলটোত কাম চলি থকা জলযোগান আঁচনিসমূহৰ বিষয়েও শ্ৰীশৰ্মাই বুজ লয়। শিৱবাৰীৰ ডুবযোৱা অঞ্চলত নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে সমস্যা সমাধান কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে 70 কোটি টকাৰ অনুমোদন জনায়। প্ৰকল্পটোৰ কাম অহা 10 দিনৰ ভিতৰত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বৰাক উপত্যকাৰ উন্নয়ন চৰকাৰৰ বাবে প্ৰাধান্য বিষয় আৰু ইয়াৰ বাবে অনাগত দিনত কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ছোৱাত কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক কৌশিক ৰায়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংগ দিয়ে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 428 সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ ভকতবৃন্দই নামঘৰ আৰু সত্ৰসমূহত শৰাই বন্তি আগবঢ়াই প্ৰাৰ্থনা জনায়। সত্ৰ নামঘৰসমূহ পুৱাৰে পৰা ভক্ত ৰাইজৰ নাম প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ হিচাপে 10 দিনীয়াকৈ উদযাপন কৰা হয়। বৰপেটাৰ সংবাদদাতাই জনোৱা অনুসৰি 10 দিনৰ মূৰত আজি অনুষ্ঠিত মূল কাৰ্যসূচীৰ অংশ হিচাপে পুৱা প্ৰসংগৰ লগতে সত্ৰৰ গায়ন বায়নে ঘোষা কীৰ্তন, ব্যাস কীৰ্তন আৰু নাম বিৰতিবিহীনভাৱে পৰিৱেশন কৰে। মহাপুৰুষজনাই স্থাপন কৰা সুন্দৰী বিয়া, বাৰাদী আৰু গণকুচী সত্ৰৰ লগতে শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা শিলপৰা ভিঠি থান সত্ৰ আৰু শংকৰদেৱ থান সত্ৰতো কীৰ্তন মহোৎসৱ পালন কৰা হয়। মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ লগতে আন আন সত্ৰতো ভালেসংখ্যক লোকৰ সমাগমেৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত তেওঁৰ ভকতসকলে 10 দিনীয়াকৈ কাৰ্যসূচী পালন কৰাৰ আৰ্হিত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ পালন কৰি অহা হৈছে। মহাপুৰুষজনৰ জন্মস্থান নেটুকু পুখুৰীটো আজি দিনজোৰা কাৰ্যসূচীৰে তিৰোভাৱ তিথি উদযাপন কৰা হয়। উষা কীৰ্তনেৰে আৰম্ভ হোৱা দিনটোৰ কাৰ্যসূচীত গছপুলি ৰোপণ, গুৰুবাদ্য প্ৰদৰ্শন, নাম প্ৰসংগ আদি কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বেচ্ছাসেৱী সংগঠন সহায়ৰ উদ্যোগত আৰু মৰিগাঁও সনাতনী ৰাইজৰ সহযোগত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে মৰিগাঁও নগৰত এটি শোভাযাত্ৰা উলিওৱা হয়। ইপিনে ধুবুৰী মধুপুৰ সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। মাজুলীৰ 35খন সত্ৰ আৰু প্ৰায় 200টা নামঘৰো আজি মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰা নাম কীৰ্তন আৰু প্ৰসংগৰে মুখৰিত হৈ উঠে। ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি আয়োজন কৰা হয়। ইফালে নামনি মাজুলীৰ এলেঙি সত্ৰতো পুৱাৰে পৰা আইসকলে প্ৰসংগ আৰু গোপিনী কীৰ্তনেৰে সত্ৰখনৰ চৌপাশ মুখৰিত কৰি তোলে। গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো গুৰু বন্দনাৰে পবিত্ৰ তিৰোভাৱ তিথি মুখৰিত হৈ পৰে। পবিত্ৰ ভাদ মাহৰ প্ৰথমটো তিথি উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা নামঘৰত অগণন ভকত ৰাইজৰ সমাগম ঘটে। ইপিনে ভক্তি আন্দোলনৰ গুৰি ধৰোতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পুৱাৰ ভাগতে বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰত শৰাই আগবঢ়াই নাম প্ৰসংগত অংশগ্ৰহণ কৰে। নিজৰ লগতে ৰাইজৰ মংগল কামনা কৰি মন্ত্ৰীগৰাকীয়ে ভকত আই মাতৃসকলৰ সৈতে মত বিনিময় কৰি আশীৰ্বাদ লয়। মহাপুৰুষ গুৰুজনাই অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক দিশত আগবঢ়োৱা অসাধাৰণ অৱদানে ৰাজ্যৰ জাতীয় জীৱনক এটা নতুন মাত্ৰা প্ৰদান কৰে বুলি উল্লেখ কৰি শ্ৰীদাসে তেওঁৰ জীৱন দৰ্শনেৰে অনুপ্ৰাণিত হৈ উঠি অহা প্ৰজন্মই ঐক্যবদ্ধ আৰু সুসংগঠিত সমাজ গঢ়াৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কামত অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালত সংঘটিত বাছ দুৰ্ঘটনাত নিহত ভাৰতীয় লোকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। নেপালত থকা ভাৰতীয় দূতাবাসে দুৰ্ঘটনাত আক্ৰান্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাত নিহত প্ৰতিজন লোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ আৰু আহতসকলক 50,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে নেপালৰ পোখাৰাৰ পৰা কাঠমাণ্ডুলৈ পৰ্যটক কঢ়িয়াই নিয়া এখন বাছ মাৰ্চিয়াংডি নদীত পৰি যোৱাৰ ফলত 27 লোকৰ প্ৰাণহানি হোৱাটো নিশ্চিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত সংঘটিত দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ বেংক একাউণ্টৰ ধন আৰু ফিক্সড ডিপজিট জব্দ কৰিছে। পূৰ্বশ্ৰী প্ৰিণ্টিং হাউচ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্ৰিয়াংশু বৈৰাগীৰ 34,00,000 টকাৰ ধন আৰু ফিক্সড ডিপজিট জব্দ কৰা হয়। অবৈধ ধনৰ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত এই ধন জব্দ কৰাৰ লগতে সঞ্চালকালয়ে বিভিন্ন আপত্তিজনক সামগ্ৰী আৰু নথি পত্ৰও জব্দ কৰে। উল্লেখযোগ্য যে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদে 2013 চনৰ পৰা 2016 চনলৈ পূৰ্বশ্ৰী প্ৰিণ্টিং হাউচ নামৰ প্ৰতিষ্ঠানটোক অনিয়মেৰে কেইবাকোটি টকাৰ ঠিকা মোকলাই দিছিল। মুখ্যমন্ত্ৰী তদাৰকী কোষে এই সন্দৰ্ভত পূৰ্বে সমগ্ৰ ঘটনা তদন্ত কৰি তদানীন্তন শ্ৰম আয়ুক্ত চৌহান দলে, পৰিষদৰ অধ্যক্ষ গৌতম বৰুৱা, প্ৰশাসনিক সহায়ক নগেন্দ্ৰ নাথ চৌধুৰী আৰু ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে। এই গোচৰক আধাৰ হিচাপে লৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে তদন্ত আগবঢ়াই নিয়ে আৰু সঞ্চালকালয়ে তদন্তত বৈৰাগীয়ে জালিয়াতিৰে চৰকাৰী ধন সৰকাই নিয়াৰ সবিশেষ তথ্য লাভ কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি 7 লোকক পলিগ্ৰাফ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা একমাত্ৰ অভিযুক্ত সঞ্জয় ৰায়কে ধৰি ঘটনাটোৰ পূৰ্বে ভুক্তভোগীগৰাকীৰ সৈতে থকা আন 4 চিকিৎসক আৰু কলকাতা আৰক্ষীৰ 2 স্বেচ্ছাসেৱকৰো পলিগ্ৰাফ পৰীক্ষা চলাই থকা হৈছে। চিয়ালদহৰ আদালতে CBIক পলিগ্ৰাফ পৰীক্ষাৰ বাবে অনুমতি প্ৰদান কৰে। এইখন আদালতেই সঞ্জয় ৰায়ক কালি 14 দিনৰ বাবে জেল হাজতলৈ প্ৰেৰণ কৰিছে। ইপিনে কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কালি বিশেষ তদন্তকাৰী গোটে ঘটনাটোৰ সৈতে জড়িত সকলো তথ্য পাতি CBIক অৰ্পণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
উত্তৰ পূব সীমান্ত ৰেলৱে এটা গুৰুত্বপূৰ্ণ ভৱনে নেট জিৰ এনাৰ্জি বিল্ডিং হিচাপে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনত শক্তি দক্ষতা ব্যুৰোৱে শূন্য কাৰ্বন নিৰ্গমনৰ সফলতা অৰ্জন কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভৱনকেইটাত এই মৰ্যাদাপূৰ্ণ শূন্য লেবেল সন্মান প্ৰদান কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপুঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি ভাৰতীয় ৰেলৱেই 2030 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ অভিযানৰ বাবে অহৰহ কাম কৰি আছে। এই ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কাইলৈ দিনৰ 11 বজাত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 113 সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এয়াৰ নিউজ, ডিডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ পাছতে আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। যোৰহাটত বান প্ৰভাৱিত অঞ্চলত আজি ধৰিত্ৰী মহিলা সংগঠনৰ উদ্যোগত ছাত্ৰ ছাত্ৰীক লেখন সামগ্ৰী বিতৰণ কৰা হয়। এই অনুসৰি যোৰহাট জিলাৰ বাৰপাট গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাগজ কলম অভিধান সাধাৰণ জ্ঞানৰ কিতাপ ইত্যাদি বিতৰণ কৰা হয়। সমাজকৰ্মী জগন্নাথ অগ্নিবৰাৰ পদক্ষেপত বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ বাবে সংগঠনটোৱে এই পদক্ষেপ গ্ৰহণ কৰে। এই অনুষ্ঠানত কেইবাগৰাকীও সমাজকৰ্মী বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম লংহাঙে আজি ডিফু মেডিকেল কলেজ হাস্পতালত এটা আৰক্ষী চকী আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এই নতুন আৰক্ষী চকীখনৰ জৰিয়তে মহাবিদ্যালয়খনৰ নিৰাপত্তাৰ দিশটো অধিক উন্নত হ'ব বুলি আশা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছু, জিলা আয়ুক্ত নিৰ্ণয় পাংচুতি, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাত আজি বৰপেটা জিলা দলে চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰে। বৰপেটা জিলা ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত বৰপেটা দলে অসম ক্ৰিকেট সন্থাৰ সভাপতি একাদশক 120 ৰানত পৰাস্ত কৰে। প্ৰথমে বেগদৌৰি বৰপেটা জিলা দলে 50 অভাৰত 6টা উইকেটৰ বিনিময়ত 246 ৰান কৰে। প্ৰত্যুত্তৰত সভাপতি একাদশ দলে 25 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 123 ৰানহে কৰিবলৈ সমৰ্থ হয়। সভাপতি একাদশৰ দৈতিময় নাথক প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট হিচাপে ঘোষণা কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8 বাজি 2 মিনিটত প্ৰচাৰ কৰিবলগীয়া বৃষ্টিপাত অনুষ্ঠানত অসমৰ ঔদ্যোগিক খণ্ডৰ বিষয়ে আলোচনা কৰা হ'ব। এই অনুষ্ঠানত ঔদ্যোগিক আৰু বাণিজ্য বিভাগৰ সচিব ডঃ ৰচনা এছক সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আধৰব মানস প্ৰতিম শৰ্মাই। যোৰহাট জিলাৰ পথ নিৰাপত্তা সম্পৰ্কীয় এখন বিশেষ সজাগতা সভা আজি অনুষ্ঠিত হয়। গৌৰী কিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত সভাখনৰ বন্তি প্ৰজ্বলনৰ পাছতে জি কে ফাউণ্ডেশ্যনৰ হৈ জয়ন্ত কুমাৰ বৰঠাকুৰে আদৰণি ভাষণ আগবঢ়ায়। পাৰ্থিৱ জ্যোতি শইকীয়াই মূল ভাষণ আগবঢ়োৱা অনুষ্ঠানত যোৰহাট জিলা উপায়ুক্ত পুলক মহন্ত পথ সুৰক্ষাৰ ওপৰত প্ৰশাসনিক পদক্ষেপৰ ওপৰত মন্তব্য প্ৰকাশ কৰে। একে অনুষ্ঠানতে যোৰহাট আৰু জিলা আইন সেৱা প্ৰাধিকৰণ জিলা ন্যায়াধীশ প্ৰঞ্জল দাসে পথ সুৰক্ষাৰ ওপৰত মন্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষকৰ লগতে এন এইচ আই ডি চি এল যোৰহাট জেনেৰেল মেনেজাৰ দেৱেন্দ্ৰ কুমাৰ ডঃ বিজয়লক্ষ্মী বৰপূজাৰী, যোৰহাট জিলা পৰিবহণ বিষয়া উৎপল বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে। ভাৰতীয় ক্ৰিকেট দলৰ আগশাৰীৰ বেটছমেন শিখৰ ধাৱনে সকলো ধৰণৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমত নিজৰ অৱসৰৰ এটা আৱেগিক ভিডিঅ' প্ৰকাশ কৰি 38 বছৰীয়া শ্ৰী ধাৱনে খেলুৱৈ জীৱনৰ তেওঁৰ বিভিন্ন প্ৰকাৰে সহায় কৰা পৰিয়ালৰ লোকসকলৰ লগতে প্ৰশিক্ষক আৰু দলৰ সদস্যসকলক ধন্যবাদ জনায়। শ্ৰীধাৱনে তেওঁৰ কেৰিয়াৰত 167খন এদিনীয়া আন্তৰ্জাতিক মেচত 6793 ৰান কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ বাবে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱে অহা 29 আগষ্টত ৰাষ্ট্ৰব্যাপী ক্ৰীড়া দিৱস অংশগ্ৰহণৰ বাবে আহান জনাইছে। তিনিচুকীয়া জিলাৰ ডিব্ৰুগড়ৰ ডলফিন পইণ্টত আজি দুগৰাকী ছাত্ৰৰ সলিল সমাধি ঘটে। উল্লেখযোগ্য যে গুৰ্জন হিন্দী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ 5গৰাকী ছাত্ৰ ঘাটটোত ফুৰিবলৈ গৈছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 20খন বিচনাযুক্ত এটা নতুন আই চি ইউ প্ৰকল্পৰ মুকলি। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী 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 মাধৱদেৱৰ তিৰুভাৱ তিথি পৰম্পৰাগত নীতি নিয়মেৰে উদযাপন। নামঘৰ আৰু সত্ৰসমূহত শৰাই বন্তি আগবঢ়াই ভক্তৰ প্ৰাৰ্থনা। নেপালত সংঘটিত বাছ দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ। নিহত প্ৰতিজন ভাৰতীয় লোকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা। ভাৰতীয় ক্ৰিকেট দলৰ আগশাৰীৰ বেটছমেন শিখৰ ধাৱনৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা আৰু বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাত আজি বৰপেটা জিলা দলৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।